اخباري. বাতৰি সৈতে মই ঋতুস্মিতা তামুলি। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমত নিৰ্বাচনী প্ৰচাৰত অংশ লৈছে। বিশ্বৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপিয়ল 2027 আজি আৰম্ভ হৈছে। পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ মাজতে তৈল বিপণন কোম্পানীসমূহে মহানগৰসমূহত ব্যৱসায়িক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰই 2-3 সপ্তাহৰ ভিতৰত ইৰাণত যুদ্ধৰ অৱসান ঘটা বুলি ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰকাশ কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বিধানসভা নিৰ্বাচনলৈ মাজত মাথো 7 দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। শাসক বিৰোধী উভয়ে তাৰকা প্ৰচাৰকক লৈ ভোটদাতাসকলক আকৰ্ষণ কৰাৰ বাবে অপ্ৰাণ চেষ্টা চলাইছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ধেমাজিৰ গোগামুখত এখন নিৰ্বাচনী সভাত ভাগ লৈ কয় যে বিজেপিৰ সৰ্বাত্মক উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ বাবে আন্তঃগাঁথনি, শিক্ষা আৰু স্বাস্থ্যসেৱাত নিৰন্তৰ গুৰুত্ব আৰোপ কৰি আহিছে। তেওঁ কয় যে অসমত বিগত 10 বছৰত NDAৰ শাসনকালত যথেষ্ট উন্নয়ন হৈছে। বিজেপিৰ দ্বৈত ইঞ্জিনযুক্ত চৰকাৰে ৰাজ্যখনলৈ স্থায়ী শান্তি ঘূৰাই অনাত সহায় কৰিছে আৰু ভালেসংখ্যক যুৱক যুৱতীয়ে হিংসাৰ পথ পৰিহাৰ কৰি নিৰাপদ ভৱিষ্যতৰ দিশে অগ্ৰসৰ হৈছে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। অসম সমগ্ৰ বিশ্বত চাহৰ বাবে জনাজাত বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে মৰিগাঁৱৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈ উঠাৰ লগে লগে ৰাজ্যখনে ছেমি কণ্ডাক্টৰ চিপৰ বাবেও স্বীকৃতি লাভ কৰিব। গোগামুখৰ পাছত তেওঁ বিশ্বনাথৰ বিহালীত নিৰ্বাচনী প্ৰচাৰ চলাইছে। শ্ৰীমোদীয়ে পুৱা ভাগত ডিব্ৰুগড়ত একাংশ চাহ শ্ৰমিকৰ সৈতে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰী মোদী 6 এপ্ৰিলত মৰাণ, বৰপেটা ৰোড আৰু লামডিঙত প্ৰচাৰ চলোৱাৰ বাবে পুনৰ অসমলৈ আহিব। কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধী, দেৱব্ৰত শইকীয়া, লুৰিণজ্যোতি গগৈ আৰু বিপুল গগৈৰ হৈ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে ইতিমধ্যে ডিব্ৰুগড়ত উপস্থিত হৈছে। কংগ্ৰেছ নেত্ৰীগৰাকীয়ে প্ৰাৰ্থী দুগৰাকীৰ হৈ নাজিৰা, খোৱাং আৰু টিংখাঙত প্ৰচাৰ চলাব। কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে কাইলৈ বোকাজান আৰু টিয়কত প্ৰচাৰ চলাব। জ্যেষ্ঠ বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপৰ কমলপুৰ সমষ্টিৰ বিহদিয়াত বিজয় সংকল্প সমাৰোহত অংশ লয়। তেওঁ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিগন্ত কলিতাৰ হৈ প্ৰচাৰ চলায়। তেওঁ বৰ্তমান টংলাত নিৰ্বাচনী সভাত ভাগ লয়। ডঃ শৰ্মাই গুৰেশ্বৰ, টিহু, হাজো, শুৱালকুছি আৰু ৰঙিয়াতো বিজয় সংকল্প সভা তথা ৰোড শ্বত অংশ লোৱাৰ কথা। অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি গৌৰৱ গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, ৰাইজৰ দলৰ অখিল গগৈ, কামৰূপ মহানগৰ জিলাৰ দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰকে ধৰি কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটৰ আন আন প্ৰাৰ্থীসকলেও ভোটদাতাক আকৰ্ষণৰ চেষ্টা চলাইছে। দৰং জিলাৰ চিপাজৰত আজি কংগ্ৰেছ প্ৰাৰ্থী বিনন্দ শইকীয়াই ঘৰে ঘৰে গৈ প্ৰচাৰ চলায়। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত বৃহত্তৰ চিপাজৰ অঞ্চলত এইবাৰ দলটোৱে আশা কৰা মতে ভোট লাভ কৰিব বুলি কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে আশা প্ৰকাশ কৰে। বিশ্বৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপিয়ল 2027 আজি আৰম্ভ হৈছে। এয়া হৈছে দেশৰ 16 আৰু স্বৰাজযুক্ত ভাৰতৰ 8ম লোকপিয়ল। এই লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়ল অন্তৰ্ভুক্ত হ'ব। 2027 চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত চলিবলগীয়া এই লোকপিয়ল 2টা পৰ্যায়ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হ'ব আৰু এণ্ড্ৰইড আৰু IOSত উপলব্ধ মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হ'ব। এইবাৰৰ লোকপিয়লত স্বগণনাৰো বিকল্প থাকিব। স্বগণনাৰ এই প্ৰক্ৰিয়া আজিৰে পৰা 15 তাৰিখলৈ মুকলি থাকিব। ঘৰৰ তালিকা প্ৰস্তুত আৰু গণনা 16 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব আৰু 15 মে'ত সামৰণি পৰিব। ঘৰৰ গণনাৰ সময়ত সকলো ভৱন আৰু পৰিকাঠামোৰ তালিকাৰ প্ৰস্তুত কৰা হ'ব আৰু বাসগৃহৰ স্থিতি, সা সুবিধা তথা সম্পদৰ তথ্য সংগ্ৰহ কৰা হ'ব। বাসগৃহসমূহৰ জিঅ' টেগিং কৰা হ'ব আৰু প্ৰতিটো ঘৰক অনন্য পৰিচয় সূচক নম্বৰ প্ৰদান কৰা হ'ব। এই সমগ্ৰ প্ৰক্ৰিয়াটোত 30 লাখৰো অধিক গণনা কৰ্মী, পৰ্যবেক্ষক আৰু অন্য বিষয়া নিয়োগ কৰা হৈছে। জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। লোকপিয়লৰ দ্বিতীয় পৰ্যায় অহা বছৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। এই পৰ্যায়ত বয়স, লিংগ, বৃত্তি, স্বাক্ষৰতা আৰু জাতিগত সবিশেষে ব্যক্তিগত তথ্য আহৰণ কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰে লোকপ্ৰিয় 2027ৰ বাবে 11,718 কোটিৰো অধিক টকাত অনুমোদন দিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ মাজতে তৈল বিপণন কোম্পানীসমূহে মহানগৰসমূহত ব্যৱসায়িক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 195.50 টকা বৃদ্ধি কৰিছে। ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেডৰ ৱেবছাইটৰ তথ্য অনুসৰি দিল্লীত ব্যৱসায়িক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ খুচুৰা মূল্য হৈছে 2,078.50 টকা। কলকাতাত ব্যৱসায়িক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 2,208 টকা, মুম্বাইত 2,031 টকা আৰু চেন্নাইত 2,246.50 টকালৈ বৃদ্ধি পাইছে। 19 কিলোগ্ৰাম ওজনৰ ব্যৱসায়িক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ সংশোধিত মূল্য আজিৰে পৰা কাৰ্যকৰী হৈছে। অৱশ্যে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য অপৰিৱৰ্তিত হৈ আছে। আমেৰিকা যুক্তৰাষ্ট্ৰই 2-3 সপ্তাহৰ ভিতৰত ইৰাণত যুদ্ধৰ অৱসান ঘটাব বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে আমেৰিকান সেনাৰ এপিক ফিউৰি শীৰ্ষক অভিযান অতি শীঘ্ৰে অন্ত পৰিব। তেওঁ লগতে যুদ্ধ অন্ত পৰাৰ পূৰ্বে সাম্ভাব্য চুক্তিৰো ইংগিত দিয়ে। ইয়াৰ পূৰ্বে আমেৰিকাৰ প্ৰদেশ সচিব মাৰ্কো ৰবিঅ'ই কয় যে ইৰাণে যাতে কেতিয়াও নিউক্লিয়াৰ ক্ষেপণাস্ত্ৰ লাভ কৰিব নোৱাৰে তাৰ বাবে সকলো সুযোগ ধ্বংস কৰাটোৱেই আমেৰিকাৰ অভিযানৰ লক্ষ্য আৰু যুদ্ধৰ প্ৰথম দিনাৰ পৰাই এই কথা স্পষ্ট আছিল। ৰাষ্ট্ৰপতি ট্ৰাম্পে আন এটা সাক্ষাৎকাৰত আন্তঃৰাষ্ট্ৰীয় মিত্ৰ দেশসমূহৰ সৈতে অসন্তুষ্টি ব্যক্ত কৰি কয় যে তেওঁলোকে গুৰুত্বপূৰ্ণ জাহাজ পৰিবহণ পথ হৰ্মুজ প্ৰণালীৰ সুৰক্ষাৰ বাবে আগবাঢ়ি আহি অধিক দায়িত্ব লোৱাটো প্ৰয়োজন। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষে ওড়িশাৰ জনসাধাৰণলৈ শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে আজিৰ দিনটোত ৰাজ্যখনৰ বৰ্ণাঢ্য সাংস্কৃতিক ঐতিহ্য, পৰম্পৰা আৰু জনসাধাৰণৰ পৰিৱৰ্তনশীল মনোভাৱক উদযাপন কৰা হ'ব। তেওঁ কয় যে দেশৰ স্বাধীনতা সংগ্ৰাম আৰু ৰাষ্ট্ৰ নিৰ্মাণত ওড়িশাৰ ভূমিকাই সকলোকে অনুপ্ৰাণিত কৰি আহিছে। ৰাজ্যখনৰ কষ্ট সহিষ্ণু জনসাধাৰণে বিকশিত ভাৰতৰ যাত্ৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে শান্তি, সমৃদ্ধি আৰু প্ৰগতিৰ পথত ৰাজ্যখন আগুৱাই গৈ বিকশিত ভাৰতৰ দৰ্শন প্ৰাপ্তিত অৰিহণা যোগোৱাৰ কামনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাংস্কৃতিক আৰু আধ্যাত্মিক দিশত ওড়িশাৰ স্বচ্ছ প্ৰতীক হিচাপে আছে বুলি উল্লেখ কৰি তেওঁ কয় যে উৰিয়া সংগীত, কলা আৰু সাহিত্যই দেশক সমৃদ্ধ কৰিছে। তেওঁ অনাগত সময়ত ৰাজ্যখন প্ৰগতিৰ নতুন শিখৰলৈ উন্নীত হ'ব বুলি কামনা কৰে। জম্মু কাশ্মীৰৰ গান্দেৰবল জিলাত যোৱা নিশা সেনা আৰু আৰক্ষীৰ যুটীয়া অভিযানত এজন অচিনাক্ত সন্ত্ৰাসবাদী নিহত হয়। সেনাৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে গান্দেৰবল জিলাৰ আৰাহামা অঞ্চলত সন্ত্ৰাসবাদী লুকাই থকাৰ তথ্য লাভ কৰাৰ পাছতে সেনা আৰু আৰক্ষী অঞ্চলটোত অভিযান চলায়। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌৰ একনা ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত লক্ষ্ণৌৰ ছুপাৰ জায়েণ্টছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটা পুনৰ এবাৰ। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমত নিৰ্বাচনী প্ৰচাৰত অংশ লৈছে। বিশ্বৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়াত লোকপ্ৰিয় 2027 আজি আৰম্ভ হৈছে। পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ মাজতে তৈল বিপণন কোম্পানীসমূহে মহানগৰসমূহত ব্যৱসায়িক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰই 2-3 সপ্তাহৰ ভিতৰত ইৰাণত যুদ্ধৰ অৱসান ঘটাব বুলি ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰকাশ কৰিছে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌৰ ছুপাৰ জায়েণ্টছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।